হ্যালো,
মিসেস কলিতা প্লিজ।
আপনি অর্ণব গোস্বামীক চিনি পায় নেকি?
মিসেস কলিতা, মোক মিসেস কলিতাৰ লগত কথা পাতিব দিয়াচোন।
না, মই তেওঁৰ হাজবেণ্ড হয়, কওকচোন।
দে দে, নাই নাই, তোমাৰ লগত মোৰ কথা নাই।
কিয় নাই?
তোমাৰ ঘৈণীয়েজনীৰ লগত মই অলপ সুধা সুধি কৰিব বিচাৰিছো।
মোৰ লগত কিয় নকৰা?
তোমাৰ লগত নকৰো, তোমাৰ যে বাৰী আছে, তোমাৰ বাৰী থাকিলে মই তোমাৰ লগত কেনেকে কথা পাতিম? ঘৈণীয়েৰ লগত কথা পাত। তোমাৰ ঘৈণীজনীৰ নামটো কি আছিলে? কলিতা, 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 বিপত্তি গেলা, কলিতা, তুই বামুনো নয়, ক্ষত্ৰিয় নয়, শূদ্ৰও নয়, শূদ্ৰ খেলা, শূদ্ৰ কলিতা হল শূদ্ৰ। গা বিলাক গোন্ধাই গেলা গেলা। এই গাৰ গোন্ধ আছে নাই? কলিতাৰ গাৰ গোন্ধ এটা আছে, ভৰি আঙুলি বিলাকৰ ফাকত বগা বগা, কিন্তু কলা কলা। এই গোস্বামীৰ ওপৰত কেনেকে যাবা? গোস্বামী, গোৰ স্বামী, তুমি হলা কলিতা, তুমি তোমাৰ ঘৈণীয়েজনী কলিতা। মই অলপ সুধিব বিচাৰো তাইক। মই তাইক সুধিব বিচাৰো, তাইক কৈছে না বোকা চুদা, বোকা চুদা। মই শুনিও কেলা মাক চুদাই, তহঁতক মই কয় এটা এটা ধৰি ধৰি ঘৰৰ পৰা উলিয়াই উলিয়াই টানি টানি কেলা মাৰিম মাক চুদাই, গম পোৱা নাই? এইটো ৰেকৰ্ড হৈছে, এইটো মই সুমন, সুমন নহয় কেলা, কলিতা। মই দেখিছো না এজনী কি কলিতা, এই বিজনেছ একাউণ্ট মাক চুদাই, হয় নহয়? বিজনেছ কৰি আছ তোৰ বাচ্চা, তহঁতৰ বিজনেছ মই দখল কৰি দিম মাক চুদাই।